আকাশবাণী গুৱাহাটী পুৱাৰ আঞ্চলিক বাতৰিৰ ঘাই ঘাই বাতৰিসমূহত আছে। পশ্চিম এছিয়াৰ সাম্প্ৰতিক পৰিস্থিতিৰ পৰিপ্ৰেক্ষিতত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ অধ্যক্ষতাত নিৰাপত্তা সন্দৰ্ভত কেবিনেটৰ বৈঠক। ভাৰতত থকা বিদেশী নাগৰিকৰ নিৰাপত্তাৰ বাবে বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ৰ পৰামৰ্শাৱলী জাৰি। ৰাজ্যৰ বিভিন্ন প্ৰান্তত পৰম্পৰাগত ৰীতি নীতিৰে দৌল উৎসৱৰ আয়োজন। আজিৰ পৰা নাগালেণ্ড বিধানসভাৰ প্ৰথম পৰ্যায়ৰ বাজেট অধিৱেশন। আৰু ICC T20 বিশ্বকাপ ক্ৰিকেট প্ৰতিযোগিতাত যোৱা নিশা অনুষ্ঠিত ছুপাৰ এইটৰ এখন খেলত ৱেষ্ট ইণ্ডিজক 5 উইকেটত পৰাস্ত কৰি ভাৰতৰ ছেমি ফাইনেলত প্ৰৱেশ। নমস্কাৰ, পুৱাৰ আঞ্চলিক বাতৰিৰ সৈতে মই পৰিস্মিতা দিহিঙীয়া। এতিয়া শুনক বিতং বাতৰি। ইৰাণ ইজৰাইল আৰু আমেৰিকা যুক্তৰাষ্ট্ৰৰ মাজৰ সংঘৰ্ষই সৃষ্টি কৰা অস্থিৰতাৰ পৰিপ্ৰেক্ষিতত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ অধ্যক্ষতাত কালি তেওঁৰ বাসগৃহত নিৰাপত্তা সন্দৰ্ভত কেবিনেট সমিতিৰ এখন বৈঠক অনুষ্ঠিত হয়। বৈঠকত যোৱা 28 ফেব্ৰুৱাৰীত ইৰাণত হোৱা বিমান আক্ৰমণ আৰু প্ৰতিক্ৰিয়া হিচাপে ইৰাণৰ কেইবাখনো উপসাগৰীয় দেশত প্ৰত্যাক্ৰমণৰ বিষয়ত আলোচনা কৰা হয়। কেবিনেট সমিতিয়ে এই দেশসমূহত বাস কৰা বহুসংখ্যক ভাৰতীয় লোকৰ সুৰক্ষা আৰু নিৰাপত্তাক লৈ গভীৰ উদ্বেগ প্ৰকাশ কৰে। সমিতিয়ে লগতে সংঘৰ্ষ জৰ্জৰ অঞ্চলসমূহৰ পৰা ভাৰতীয় পৰ্যটক তথা তাত অধ্যয়নৰত ছাত্ৰ ছাত্ৰীসকলে ওলাই অহাৰ ক্ষেত্ৰত সন্মুখীন হোৱা অসুবিধাৰ বিষয়টো পৰ্যালোচনা কৰে। কেবিনেট সমিতিয়ে সংশ্লিষ্ট সকলো বিভাগকে এই ক্ষেত্ৰত ভাৰতীয় লোকসকলক প্ৰয়োজনীয় সহায় সহযোগিতা আগবঢ়াবলৈ নিৰ্দেশ দিছে। উল্লেখযোগ্য যে পশ্চিম এছিয়াৰ অস্থিৰ ভূ ৰাজনৈতিক পৰিস্থিতিৰ বাবে ভাৰতৰ পৰা 400+ আন্তঃৰাষ্ট্ৰীয় বিমানৰ সেৱা বাতিল কৰাৰ লগতে সময়সূচীৰ সালসলনি কৰা হৈছে। বিমান সেৱা বাতিল কৰাৰ ফলত ডুবাইকে ধৰি আন কেতবোৰ বিমান বন্দৰত বহুসংখ্যক ভাৰতীয় লোক আবদ্ধ হৈ পৰাৰ বাতৰি পোৱা গৈছে। ইপিনে ইৰাণৰ ওপৰত আমেৰিকা যুক্তৰাষ্ট্ৰ আৰু ইজৰাইলৰ বিমান আক্ৰমণ অব্যাহত আছে। ইজৰাইল প্ৰতিৰক্ষা বাহিনী IDF তেহৰাণৰ আকাশমাৰ্গত আধিপত্য লাভ কৰা বুলি প্ৰকাশ কৰিছে। ইৰাণেও ইজৰাইলৰ ওপৰত ক্ষেপণাস্ত্ৰ আৰু ড্ৰোনেৰে প্ৰত্যাক্ৰমণ চলোৱাৰ লগতে পশ্চিম এছিয়া তথা ছৌদি আৰব আৰু সংযুক্ত আৰব আমিৰি ৰাষ্ট্ৰত থকা আমেৰিকাৰ সামৰিক ঘাটিত প্ৰত্যাক্ৰমণ চলাইছে। আমেৰিকাৰ নৌসেনাৰ বিমান পৰিবাহী জাহাজ USS আব্ৰাহাম লিংকনত ইৰাণে কালি 4টা বেলিষ্টিক ক্ষেপণাস্ত্ৰৰে আক্ৰমণ কৰে বুলি ইৰাণ ইছলামিক ৰিভলিউচনেৰী গাৰ্ডছ কৰ্পে এটা বিবৃতিত প্ৰকাশ কৰিছে। আমেৰিকা যুক্তৰাষ্ট্ৰই ইৰাণৰ 9খন নৌসেনাৰ জাহাজ ধবংস কৰিছে বুলি ৰাষ্ট্ৰপতি ডনাল্ড ট্ৰাম্পে প্ৰকাশ কৰিছে। বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ে ভাৰতত থকা বিদেশী নাগৰিকসকলৰ নিৰাপত্তাৰ বাবে কেতবোৰ পৰামৰ্শাৱলী জাৰি কৰিছে। এই অনুসৰি তেওঁলোকক ভিছা সম্প্ৰসাৰণকে ধৰি অন্যান্য সহযোগিতাৰ বাবে নিকটৱৰ্তী বিদেশী আঞ্চলিক পঞ্জীয়ন কাৰ্যালয়ৰ সৈতে যোগাযোগ কৰিবলৈ আহান জনোৱা হৈছে। সংঘৰ্ষ জৰ্জৰ দেশকেইখনত বাস কৰা প্ৰৱাসী ভাৰতীয়সকলৰ বাবে ভাৰতে পৃথক যাত্ৰা আৰু নিৰাপত্তা পৰামৰ্শাৱলী জাৰি কৰিছে। এই দেশসমূহত থকা ভাৰতীয় দূতাবাসে প্ৰৱাসী ভাৰতীয়সকলক প্ৰয়োজন নহলে ঘৰৰ পৰা বাহিৰলৈ নোলাবলৈ আৰু শেহতীয়া ঘটনাক্ৰমৰ বিষয়ে অৱগত হোৱাৰ বাতৰি চাই থাকিবলৈ অনুৰোধ জনাইছে। ভাৰতীয় লোকসকলৰ সুবিধাৰ্থে হেল্পলাইন নম্বৰো মুকলি কৰা হৈছে। ৰাজ্যৰ বিভিন্ন প্ৰান্তত ৰঙৰ উৎসৱ ফাকুৱা আজিৰে পৰা অনুষ্ঠিত হৈছে। এই উপলক্ষে সত্ৰ দৌলসমূহত পুৱাৰে পৰা পৰম্পৰাগত আৰু ধৰ্মীয় ৰীতি নীতিৰে দৌল উৎসৱৰ কাৰ্যসূচী আৰম্ভ হৈছে। ঐতিহ্যমণ্ডিত বৰপেটা সত্ৰৰ লগতে জিলাখনৰ প্ৰান্তে প্ৰান্তে দৌল উৎসৱক কেন্দ্ৰ কৰি উৎসৱমুখৰ পৰিৱেশৰ সৃষ্টি হৈছে। সত্ৰনগৰী বৰপেটাত আজিৰে পৰা 5 দিনীয়াকৈ দৌল মহোৎসৱ উদযাপন কৰা হ'ব। আজি সন্ধিয়া গোন্ধ যাত্ৰাৰে আৰম্ভ হ'বলগীয়া এই উৎসৱৰ কাইলৈৰ পৰা 3 দিন ভৰ দৌল অনুষ্ঠিত হ'ব। বৰপেটাবাসীৰ প্ৰাণৰ উৎসৱ তথা জনজীৱনৰ আয়ুসৰেখা স্বৰূপ দৌল মহোৎসৱ উপলক্ষে আজি বৰপেটাৰ আকাশ বতাহ হোলী গীতৰ সুৰেৰে মুখৰ হৈ পৰিছে। দৌল মহোৎসৱৰ সৈতে সংগতি ৰাখি কালি বৰপেটা সাংস্কৃতিক মঞ্চই বিশাল সাংস্কৃতিক শোভাযাত্ৰা উলিয়ায়। জিলাখনৰ ৰাখাল থানৰ চৌহদৰ পৰা এই শোভাযাত্ৰা উলিওৱা হয়। বৰপেটা সত্ৰ বুঢ়াৰ সত্ৰীয়া ডঃ বাবুল চন্দ্ৰ দাসে শোভাযাত্ৰা মুকলি কৰে। শোভাযাত্ৰাৰ পূৰ্বে জিলাখনৰ 3গৰাকী লোকক কেইবাটাও বঁটা প্ৰদান কৰা হয়। ইয়াৰে বৰ্ণিল বসন্ত সত্ৰ সৌৰভ বঁটা, সত্ৰীয়া শিল্পী বিজয় বাৰণক, বৰ্ণিল বসন্ত সংস্কৃতি সাধক বঁটা শিল্পী নকুল দাসক আৰু বৰ্ণিল বসন্ত হলিপ্ৰাণ বঁটা প্ৰদান কৰা হয়। একেদৰে সুন্দৰীদিয়া সত্ৰ, বাৰাদী সত্ৰ, পাটবাউকীৰ শংকৰদেৱ থান সত্ৰতো আজিৰে পৰা দৌল মহোৎসৱৰ আয়োজন কৰা হৈছে। বৰপেটা ৰোডৰ শাখা সত্ৰ আৰু খৰবুগৰ শ্ৰী শ্ৰী গৰখীয়া গোসাঁই থানতো দৌল মহোৎসৱৰ আয়োজন কৰা হৈছে। মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ জন্মস্থান বটদ্ৰৱা থানত আজিৰে পৰা 5 দিনীয়া কাৰ্যসূচীৰে দৌল উৎসৱৰ আয়োজন কৰা হৈছে। শ্ৰী শ্ৰী বটদ্ৰৱা থান পৰিচালনা সমিতিয়ে দৌল যাত্ৰা উপলক্ষে 10 লক্ষাধিক তীৰ্থযাত্ৰীক আদৰণি জনোৱাৰ বাবে সকলো প্ৰস্তুতি সম্পূৰ্ণ কৰিছে। আজি প্ৰথম দিনা গন্ধোৎসৱৰ সন্ধিয়া শ্ৰীকৃষ্ণ গোসাঁই গায়ন বায়ন আৰু ভক্তিপ্ৰাণ ৰাইজে থানৰ ৰভাতলত স্থাপন কৰিব। কাইলৈ গোঁসাইৰ শিৰত ফাকু দিয়া উৎসৱ, পৰহিলৈ গোঁসাই ফুৰোৱা উৎসৱৰ লগতে প্ৰতিদিনে সন্ধিয়া সাংস্কৃতিক অনুষ্ঠানৰ আয়োজন কৰা হৈছে বুলি দৌল পৰিচালনা সমিতিয়ে জানিবলৈ দিয়ে। নগাঁৱৰ শ্ৰী শ্ৰী দক্ষিণপাট কছাৰী সত্ৰতো আজিৰে পৰা তিনিদিনীয়াকৈ ফল্গোৎসৱ অনুষ্ঠিত হৈছে। ফুলগুৰি শ্ৰী শ্ৰী চেংলাই সত্ৰতো আজিৰে পৰা তিনিদিনীয়াকৈ দৌল উৎসৱ অনুষ্ঠিত হৈছে। এতিয়া খন্তেক বাণিজ্যিক বিৰতি।
হেৰা, তুমি কত আছা? এই গোটেই ঘৰটো দেখোন গেছ গেছ গোন্ধাইছে।
এ হয় দেখোন, বাচন ধুবলৈ গুচি গলো নহয়, ৰেগুলেটৰটো খুলিয়ে থৈ গলো নেকি? এই ৰবাৰ বা বন্ধ কৰি দিওঁ।
আগতে দৰজা খিৰিকিবোৰ খুলি দিওঁ, তাৰপিছত বন্ধ কৰিব লাগিব।
ইছ, ডাঙৰ ভুল কৰিলো দেই, কি যে বিপদ হলহেঁতেন।
আপোনাৰ এটা সৰু ভুলে জীৱনলৈ বিপদ মাতি আনিব পাৰে, আৰু আপোনাৰ সতৰ্কতাই বচাব পাৰে আপোনাৰ জীৱন, জীৱিকা, সম্পদ আৰু আপোনজনক। অগ্নিকাণ্ডৰ কাৰণবোৰৰ বিষয়ে জানক, সজাগ হওক আৰু সুৰক্ষিত হৈ থাকক। ৰন্ধন গেছ ব্যৱহাৰ কৰাৰ পাছত সদায় ৰেগুলেটৰৰ ছুইচ বন্ধ কৰিব। বিজুতি ঘটা বৈদ্যুতিক সা সৰঞ্জামসমূহ অনতিপলমে মেৰামতি কৰক, নাইবা তাৰ ঠাইত নতুন সা সৰঞ্জাম ক্ৰয় কৰক। জুই প্ৰশমনৰ বাবে পৰম্পৰাগতভাৱে ব্যৱহাৰ কৰা বস্তু যেনে বালিৰে ভৰা টোপোলা, কম্বল আদি সহজে ঢুকি পোৱা ঠাইতেই ৰাখক। তিতা হাতেৰে তথা খালী ভৰিৰে বৈদ্যুতিক সা সঁজুলি ব্যৱহাৰ কৰাৰ পৰা বিৰত থাকক। যিকোনো জৰুৰীকালীন সহায়ৰ বাবে যোগাযোগ কৰক টোল ফ্ৰী নম্বৰ 1077ত। অসম ৰাজ্যিক দুৰ্যোগ ব্যৱস্থাপনা প্ৰাধিকৰণৰ দ্বাৰা জনহিতাৰ্থে প্ৰচাৰিত।
আপোনাৰ
সতৰ্কতাই বচাব পাৰে আপোনাৰ জীৱন, জীৱিকা, সম্পদ আৰু আপোনজনক। ধুমুহাৰ সময়ত সতৰ্ক হওক। ঘৰৰ চালি বা টিনপাতৰ ঢিলা হৈ থকা গজাল, ফুটা, মামৰে ধৰা অংশ আদি পৰীক্ষা কৰি মেৰামতি কৰাই লওক। ঘৰৰ দুৱাৰ খিৰিকীৰ খিলি, ফাঁক বা কাঁচ আদি পৰীক্ষা কৰি মেৰামতি কৰাই লওক। ঘৰৰ ওচৰে পাজৰে থকা গছ গছনিৰ শুকান, মৰি যোৱা ডাল, ঠাল ঠেঙুলি আদি কটাই পেলাওক। ধুমুহাৰ সময়ত আপুনি যদি চলন্ত গাড়ীত আছে, তেনেহলে বৈদ্যুতিক তাঁৰ, গছ আদিৰ পৰা আঁতৰত নিৰাপদ ঠাইত গাড়ীখন ৰখাওক। নদীত মাছ মাৰিবলৈ অথবা নাও বা ফেৰীত উঠিবলৈ নাযাব আৰু ততালিকে পাৰলৈ উভতিব। যিকোনো জৰুৰীকালীন সহায়ৰ বাবে যোগাযোগ কৰক টোল ফ্ৰী নম্বৰ 1077ত। অসম ৰাজ্যিক দুৰ্যোগ ব্যৱস্থাপনা প্ৰাধিকৰণৰ দ্বাৰা জনহিতাৰ্থে প্ৰচাৰিত।
ৰাজ্যৰ অন্যান্য প্ৰান্তৰ লগতে মাজুলীৰ ঐতিহ্যমণ্ডিত বেঙেনাআটী সত্ৰতো তিনিদিনীয়া কাৰ্যসূচীৰে আজিৰে পৰা ফল্গোৎসৱৰ আয়োজন কৰা হৈছে। উত্তৰ গুৱাহাটীৰ শ্ৰী শ্ৰী দৌল গোবিন্দ মন্দিৰত আজিৰে পৰা পাঁচদিনীয়া কাৰ্যসূচীৰে দৌল উৎসৱৰ আয়োজন কৰা হৈছে। এই উপলক্ষে পুৱাৰে পৰা দৌল গোবিন্দ মন্দিৰ প্ৰাংগণত উখল মাখল পৰিৱেশে বিৰাজ কৰিছে। মন্দিৰৰ দৌল উৎসৱ সন্দৰ্ভত আমাৰ কামৰূপৰ সংবাদদাতা কৌশিক দাসে এইদৰে জনায়।
আজিৰে পৰা আৰম্ভ ভগৱান শ্ৰীকৃষ্ণৰ দৌল মহোৎসৱ সমগ্ৰ ৰাজ্যৰ লগতে উত্তৰ গুৱাহাটীৰ ঐতিহ্যমণ্ডিত দৌল গোবিন্দ মন্দিৰতো আয়োজন কৰা হৈছে পাঁচদিনীয়াকৈ দৌল মহোৎসৱ। আজি সন্ধিয়া মহাপ্ৰভুক সম্পূৰ্ণ ধৰ্মীয় পৰম্পৰাৰে মণিকূটৰ পৰা উলিয়াই লৈ ৰভাঘৰত সাজু কৰি সুসজ্জিত সিংহাসনেৰে ব্ৰহ্মপুত্ৰ নৈৰ পাৰত মহাপ্ৰভুক লৈ যাই এক ভেলাঘৰত প্ৰভুক স্থাপন কৰি নাম কীৰ্তনেৰে পূজা কৰা হ'ব। আৰু এই পূজা কৰাৰ পিছত পুনৰ প্ৰভুক ব্ৰহ্মপুত্ৰ নৈৰ পাৰত স্নান কৰাই পুনৰ দৌলত প্ৰতিষ্ঠা কৰা হ'ব। কাইলৈ মহাপূজা, কাইলৈ পুৱা 7 বজাৰ পৰা আৰম্ভ হ'ব প্ৰভুৰ মহাপূজা, আৰু দুপৰীয়া প্ৰভুক ফল্গু প্ৰদান কৰা হ'ব। আৰু এই ফল্গু প্ৰদান কৰাৰ পাছতে সন্ধিয়া সকলোকে ভোগ বিতৰণ কৰা হ'ব। পঞ্চম দিনা প্ৰভুৰ শেষ দিন, আৰু শেষ দিনাই মহাপ্ৰভুক নগৰ ভ্ৰমণ কৰা হ'ব, আৰু এক বিশাল নগৰ ভ্ৰমণেৰে দিংগত্ৰলৈ লৈ যোৱা হ'ব।
লখিমপুৰৰ শ্ৰী শ্ৰী বাসুদেৱ থান নৰুৱা সত্ৰ আৰু গোৱালপাৰা জিলাৰ ৰংজুলিৰ শ্ৰী শ্ৰী ৰামচন্দ্ৰ বিগ্ৰহ দেৱালয়তো আজিৰে পৰা বিভিন্ন কাৰ্যসূচীৰে ফল্গোৎসৱৰ আয়োজন কৰা হৈছে। নাগালেণ্ড বিধানসভাৰ প্ৰথম পৰ্যায়ৰ বাজেট অধিৱেশন আজি আৰম্ভ হ'ব। 12 মাৰ্চলৈ চলিবলগীয়া এই বাজেট অধিৱেশনত 5খন বৈঠক অনুষ্ঠিত হ'ব। কেন্দ্ৰ, ৰাজ্য আৰু ইষ্টাৰ্ণ নাগালেণ্ড পিপুলছ অৰ্গেনাইজেশ্যনৰ মাজত নাগালেণ্ড সীমান্ত আঞ্চলিক প্ৰাধিকৰণ সন্দৰ্ভত ত্ৰিপাক্ষিক চুক্তি স্বাক্ষৰ হোৱাৰ পাছত প্ৰথমবাৰৰ বাবে বাজেট অধিৱেশন অনুষ্ঠিত হ'ব। তদুপৰি নেচনেলিষ্ট ডেমক্ৰেটিক প্ৰগ্ৰেছিভ পাৰ্টি আৰু নাগা পিপুলছ ফ্ৰণ্ট গঠনৰ পাছত এয়া হ'ব ৰাজ্যখনৰ প্ৰথমখন বাজেট অধিৱেশন। বাজেট অধিৱেশনৰ আজি প্ৰথম দিনা নাগালেণ্ডৰ ৰাজ্যপাল অজয় কুমাৰ ভাল্লাই সদনত ভাষণ দিব। অধিৱেশনৰ দ্বিতীয় পৰ্যায়ত ৰাজ্যখনৰ মুখ্যমন্ত্ৰী নেইফিউ ৰিঅ'ই 2026-27 বৰ্ষৰ বাজেট দাখিল কৰিব। শাসকীয় বিজেপিয়ে ৰাজ্যত আৰম্ভ কৰা জন আশীৰ্বাদ যাত্ৰাৰ আজি তৃতীয় দিনা গহপুৰ, বিহপুৰীয়া, ৰঙানদী আৰু নাওবৈচাক সামৰি ল'ব। এই যাত্ৰাত মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই অংশগ্ৰহণ কৰিব। উল্লেখযোগ্য যে কালি জাগীৰোডৰ পৰা আৰম্ভ হোৱা দ্বিতীয় দিনৰ কাৰ্যসূচীত মুখ্যমন্ত্ৰী ডঃ শৰ্মাই অংশগ্ৰহণ কৰে। জাগীৰোডৰ ভালেসংখ্যক লোকৰ অংশগ্ৰহণেৰে ভিন ভিন জাতি জনগোষ্ঠীৰ পৰম্পৰাগত নৃত্য গীতেৰে এই কাৰ্যসূচী অনুষ্ঠিত হয়। অসম প্ৰদেশ কংগ্ৰেছেও নাহৰকটীয়াত কালি সময় পৰিৱৰ্তন যাত্ৰা কাৰ্যসূচী অনুষ্ঠিত কৰে। এই কাৰ্যসূচীত অসম প্ৰদেশ কংগ্ৰেছৰ সভাপতি তথা সাংসদ গৌৰৱ গগৈ, বিধায়ক দেৱব্ৰত শইকীয়াৰ লগতে বহুকেইগৰাকী জ্যেষ্ঠ কংগ্ৰেছী নেতাই অংশগ্ৰহণ কৰে। গোলাঘাট জিলাৰ কহৰাত কাইলৈ কাজিৰঙা অৰ্কিড উদ্যান মুকলি কৰা হ'ব। এই উপলক্ষে আয়োজিত অনুষ্ঠানত মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মা আৰু কৃষি, উদ্যান শস্য আদি বিভাগৰ মন্ত্ৰী অতুল বৰা উপস্থিত থাকিব। প্ৰথম পৰ্যায়ত 16 কোটি টকা ব্যয় সাপেক্ষে নিৰ্মাণ কৰা এই অৰ্কিড উদ্যানত 900 বিধতকৈও অধিক দেশী বিদেশী প্ৰজাতিৰ অৰ্কিড সংৰক্ষণ কৰা হৈছে। 20 বিঘা ভূমিত নিৰ্মাণ কৰি উলিওৱা উদ্যানখনৰ 500খন আসনযুক্ত সাংস্কৃতিক মঞ্চ, পৰ্যটন নিবাস, শিশু উদ্যান, প্ৰশাসনিক ভৱন, থলুৱা খাদ্যৰ ভোজনালয় আদিৰ ব্যৱস্থা আছে। ICC T20 বিশ্বকাপ ক্ৰিকেট প্ৰতিযোগিতাত যোৱা নিশা কলকাতাৰ ইডেন গাৰ্ডেনছত অনুষ্ঠিত ছুপাৰ এইটৰ এখন গুৰুত্বপূৰ্ণ খেলত ভাৰতে ৱেষ্ট ইণ্ডিজক 5 উইকেটত পৰাস্ত কৰি প্ৰতিযোগিতাৰ ছেমি ফাইনেলত প্ৰৱেশ কৰে। ৱেষ্ট ইণ্ডিজে নিৰ্ধাৰণ কৰি দিয়া 196 ৰাণৰ বিজয় লক্ষ্যৰে খেল আৰম্ভ কৰি ভাৰতে 19 অভাৰ 2টা বলত 5 উইকেটৰ বিনিময়ত নিৰ্ধাৰিত লক্ষ্যত উপনীত হয়। সঞ্জু ছেমছনে 50টা বলত 97 ৰাণ কৰি আউট নোহোৱাকৈ থাকে। ৱেষ্ট ইণ্ডিজৰ জেছন হোল্ডাৰ আৰু শমাৰ জোছেফে 2টাকৈ উইকেট লাভ কৰে। ইয়াৰ পূৰ্বে ৱেষ্ট ইণ্ডিজে প্ৰথমে বেট ধৰাৰ আমন্ত্ৰণ লাভ কৰি নিৰ্ধাৰিত 20 অভাৰত 4টা উইকেট হেৰুৱাই 195 ৰাণ সংগ্ৰহ কৰে। প্ৰতিযোগিতাত অহা বৃহস্পতিবাৰে মুম্বাইৰ ৱাংখেৰে ষ্টেডিয়ামত হ'বলগীয়া দ্বিতীয়খন ছেমি ফাইনেলত ভাৰত ইংলেণ্ডৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব। ইয়াৰ পূৰ্বে কলকাতাৰ ইডেন গাৰ্ডেনছত অহা বুধবাৰে প্ৰথমখন ছেমি ফাইনেলত দক্ষিণ আফ্ৰিকা আৰু নিউজিলেণ্ড মুখামুখি হ'ব। ছেমি ফাইনেলত বিজয়ী দল দুটা 8 মাৰ্চত আহমেদাবাদৰ নৰেন্দ্ৰ মোদী ষ্টেডিয়ামত ফাইনেলত অৱতীৰ্ণ হ'ব। শ্ৰোতাসকলে পুৱাৰ আঞ্চলিক বাতৰি শুনিছে আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ পৰা। এতিয়া আহক আজি গুৱাহাটীৰ পৰা প্ৰকাশিত বাতৰি কাকতসমূহৰ প্ৰথম পৃষ্ঠাৰ বাতৰিত চকু ফুৰাও জিন্তী ৰাণী ডেকাৰ সৈতে।
আমেৰিকা আৰু ইজৰাইলৰ সমন্বিত আক্ৰমণত ইৰাণৰ সৰ্বোচ্চ ধৰ্মীয় নেতা আয়াতুল্লাহ আলী খামেনীৰ মৃত্যু, ডুবাই, আবুধাবিসহ 9খন দেশৰ জনবসতি থকা অঞ্চলত ইৰাণৰ মিছাইল আক্ৰমণ, অভাৱনীয় পতনৰ দিশে শ্বেয়াৰ বজাৰ আদি বাতৰি আটাইকেইখন কাকতে প্ৰথম পৃষ্ঠাত প্ৰকাশ কৰিছে। চাহ জনগোষ্ঠীৰ ভুৱা প্ৰমাণ পত্ৰৰে MBBSত বহিৰাগত প্ৰাৰ্থীৰ নামভৰ্তি সন্দৰ্ভত অসমীয়া প্ৰতিদিন কাকতে বাতৰি প্ৰকাশ কৰিছে। দ্য ছেণ্টিনেল কাকতে অসমকে ধৰি সমগ্ৰ উত্তৰ পূৰ্বাঞ্চলত চলিত মাহত স্বাভাৱিকতকৈ কম বৰষুণ হ'ব বুলি ভাৰতীয় বতৰ বিজ্ঞান বিভাগে প্ৰকাশ কৰা বতৰৰ আগলি বতৰা সন্দৰ্ভত বাতৰি প্ৰকাশ কৰিছে। মধ্যপ্ৰাচ্যত চলি থকা সংঘৰ্ষৰ ফলত হাজাৰ হাজাৰ বিমান বাতিল কৰা হৈছে। এই বাতৰি আমাৰ অসম কাকতৰ। দৈনিক অসম কাকতে যুদ্ধই অস্থিৰ কৰি তোলা মধ্যপ্ৰাচ্যত আবদ্ধ হৈ পৰা হাজাৰ হাজাৰ ভাৰতীয় শিক্ষাৰ্থীৰ ভৱিষ্যতৰ অনিশ্চয়তাক লৈ বাতৰি প্ৰকাশ কৰিছে। যুদ্ধৰ পৰিপ্ৰেক্ষিতত অসমৰ চাহ উদ্যোগত যথেষ্ট বিৰূপ প্ৰভাৱ পৰাৰ আশংকা কৰা হৈছে, কিয়নো ইৰাণ আৰু মধ্যপ্ৰাচ্যৰ দেশসমূহলৈ অসমৰ অৰ্থডক্স চাহ বৃহৎ পৰিমাণত ৰপ্তানি কৰা হয়। এই বাতৰি দি আছাম ট্ৰিবিউন কাকতৰ। দৈনিক জনভূমি কাকতত কালি নলবাৰী জিলাৰ মুকালমুৱা থানাৰ সমীপত সংঘটিত শোকাবহ পথ দুৰ্ঘটনাত 8জনকৈ লোকৰ কৰুণ মৃত্যুৰ বাতৰি প্ৰকাশ পাইছে। যুদ্ধৰ পৰিপ্ৰেক্ষিতত কালি নিশা নতুন দিল্লীত কেন্দ্ৰীয় মন্ত্ৰীসভাৰ নিৰাপত্তা সমিতিৰ জৰুৰী বৈঠক অনুষ্ঠিত হৈছে। এই বাতৰি অসমীয়া খবৰ কাকতৰ। চীনে আমেৰিকা আৰু ইজৰাইললৈ আন্তৰ্জাতিক আইন উলংঘা কৰি নিৰ্লজ আগ্ৰাসন কৰা বুলি অভিযোগ উত্থাপন কৰিছে। এই বাতৰি দৈনিক অগ্ৰদূত কাকতৰ। এতিয়া আহক আমি পুনৰ বাতৰিৰ মাজলৈ উভতি যাওঁ।
বতৰৰ বতৰা। স্থানীয় বতৰৰ আগলি বতৰা অনুসৰি অহা 24 ঘণ্টাত গুৱাহাটী আৰু ইয়াৰ উপকণ্ঠ অঞ্চলত বতৰ আংশিকভাৱে ডাৱৰীয়া হোৱাৰ লগতে দিনৰ ভাগত জোৰেৰে বতাহ বলাৰ সম্ভাৱনা আছে। আজি গুৱাহাটীৰ তাপমাত্ৰা সৰ্বোচ্চ 29 ডিগ্ৰী চেলছিয়াছ আৰু সৰ্বনিম্ন 17 ডিগ্ৰী চেলছিয়াছ হ'ব পাৰে বুলি বৰঝাৰৰ আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰই আগজাননী দিছে। পশ্চিম এছিয়াৰ সাম্প্ৰতিক পৰিস্থিতিৰ পৰিপ্ৰেক্ষিতত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ অধ্যক্ষতাত নিৰাপত্তা সন্দৰ্ভত কেবিনেটৰ বৈঠক, ভাৰতত থকা বিদেশী নাগৰিকৰ নিৰাপত্তাৰ বাবে বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ৰ পৰামৰ্শাৱলী জাৰি, ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ পৰম্পৰাগত ৰীতি নীতিৰে দৌল উৎসৱৰ আয়োজন, আজিৰ পৰা নাগালেণ্ড বিধানসভাৰ প্ৰথম পৰ্যায়ৰ বাজেট অধিৱেশন আৰু T20 বিশ্বকাপ ক্ৰিকেট প্ৰতিযোগিতাত যোৱা নিশা ছুপাৰ এইটৰ এখন গুৰুত্বপূৰ্ণ খেলত ৱেষ্ট ইণ্ডিজক 5 উইকেটত পৰাস্ত কৰি ভাৰতৰ ছেমি ফাইনেলত প্ৰৱেশ। পৰাঞ্চলিক বাতৰি ইমানে। খন্তেক পাছতে জিলাৰ ৰেহৰূপ আৰু পৰৱৰ্তী বাতৰি দিনৰ 11 বজাত শুনিবলৈ পাব।